যিচয়া 61 অধ্যায়। চিয়োনৰ পৰিত্ৰাণৰ আৰু মংগলৰ প্ৰচাৰ। প্ৰভু যিহোৱাৰ আত্মা মোৰ স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে। নম্ৰ লোকসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ, ভগ্ন চিতিয়াসকলক সুস্থ কৰিবলৈ, বন্দিত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ আৰু বন্দীশালত থকাসকলক মুকলি কৰিবলৈ, যিহুৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই হুক কৰাসকলক সান্তনা দিবলৈ তেওঁ মোক পঠিয়ালে। চিয়োনত হুক কৰাসকলৰ বাবে ঠাই প্ৰস্তুত কৰিবলৈ, ছাই সলনি পাগুৰি, হুকৰ সলনি আনন্দৰ তেল আৰু দুৰ্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ আৰু যিহুৱাৰ গৌৰৱৰ অৰ্থে তেওঁৱেই পতা উদ্যান বুলি প্ৰখ্যাত হ'ব। তেওঁলোকে পুৰণি ধ্বংসৰ স্থানবোৰ পুনৰাই নিৰ্মাণ কৰিব, আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰাই স্থাপন কৰিব। বহু আগৰ পৰা পুৰুষানুকৰ্মে ধ্বংস হৈ জনশূন্য হোৱা নগৰবোৰ পুনৰ স্থাপন কৰিব। বিদেশী লোকসকল দাৰিদ্ৰ ল'ব আৰু তোমালোকৰ জাকবোৰ চৰাব, আৰু বিদেশী লোকসকলৰ পুত্ৰসকলে তোমালোকৰ পথাৰত আৰু দ্ৰাক্ষাবাৰীত কাম কৰিব। তোমালোকক যিহুৱাৰ পুৰোহিত বুলি মতা হ'ব। তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক'ব। তোমালোকে দেশৰ ধন সম্পত্তি ভোগ কৰিবা আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা। তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব। সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ'ব। কাৰণ মই যিহুৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যাচাৰ ঘৃণ কৰোঁ। মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্ৰতিফল দিম আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম। তেওঁলোকৰ বংশৰ লোকসকল দেশৰ মাজত আৰু তেওঁলোকৰ সন্তানসকল লোকসকলৰ মাজত প্ৰখ্যাত হ'ব। তেওঁলোকক যিসকলে দেখিব তেওঁলোকে তেওঁলোকক যিহুৱাৰ আশীৰ্বাদপ্ৰাপ্ত বংশ বুলি স্বীকাৰ কৰিব। মই যিহুৱাত অতিশয় আনন্দ কৰিম, মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব, কাৰণ তেওঁ মোক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধালে আৰু ধাৰ্মিকতাৰ ৰূপ চোলাৰে মোক বিভূষিত কৰিলে। যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে আৰু কন্যাই যিদৰে অলংকাৰেৰে নিজকে শোভিত কৰে, কাৰণ পৃথিৱীয়ে যিদৰে গছবোৰৰ পোখা মেলায় আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহুৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।